Iya, Akahbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকীয় ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক অহা 30 জুনৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। মধ্যপ্ৰদেশৰ ইন্দোৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰিকছ কৃষি সন্মিলনৰ আজি অন্ত পৰে। আৰু আফগানিস্তান আৰু ভাৰতৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ধৰমশালাত অনুষ্ঠিত হৈছে। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকীয় ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা নৃত্য গীতৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। শ্লোভাকিয়াৰ ভাৰতৰ ৰাষ্ট্ৰদূত অপূৰ্ব শ্ৰীবাস্তৱে কয় যে দেশখনত থকা ভাৰতীয় লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। দেশখনৰ ৰাজধানী ব্ৰাটিস্লাভাৰ বিভিন্ন প্ৰান্তৰ ভাৰত আৰু শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতাকাৰে সজ্জিত কৰি তোলা হৈছে। বিগত 5 বছৰত দুয়োখন দেশৰ মাজত হোৱা ভ্ৰমণ তথা বিভিন্ন বিনিময়ৰ সুবাদত এই উৎসাহ ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে। মধ্য ইউৰোপৰ ব্ৰাটিস্লাভাৰ কৌশলগত ভৌগোলিক অৱস্থানৰ জৰিয়তে ভাৰতৰ সৈতে পৰ্যটন সম্পৰ্কীয় যোগাযোগ উন্নীত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক মিত্ৰতা বৃদ্ধি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ বাট মুকলি কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়োগক এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চল মহানগৰসমূহ তথা ঔদ্যোগিক চহৰসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে জনগাঁথনিমূলক পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ কিছু পৰামৰ্শ আগবঢ়োৱাৰ লগতে অবৈধ প্ৰব্ৰজন তথা অন্যান্য অস্বাভাৱিক দিশসমূহৰ পৰা উদ্ভৱ হোৱা জনগাঁথনিমূলক পৰিৱৰ্তনৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক অহা 30 জুনৰ বিয়লিৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে বৰ্তমানৰ চীফ অব দ্য আৰ্মি ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে একেদিনাই অৱসৰ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠে 1986 চনৰ ডিচেম্বৰত সেনাবাহিনীত নিযুক্তি লাভ কৰিছিল। সুদীৰ্ঘ কাৰ্যকালত শ্ৰীশেঠে অভিযান, কৌশলগত দিশ, সামৰ্থ উন্নয়ন তথা প্ৰতিষ্ঠানিক ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যাপক অভিজ্ঞতাৰে সেনাবাহিনীৰ সমৰ সক্ৰিয়তাৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৰহাটত সংঘটিত AN-32 বিমান দুৰ্ঘটনাত 5গৰাকী বায়ুসেনাৰ জোৱানে প্ৰাণ হেৰুওৱা ঘটনাটোত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে তেওঁলোকৰ সাহস আৰু নিষ্ঠা দেশে চিৰকাল গৌৰৱ আৰু কৃতজ্ঞতাৰে সোঁৱৰিব বুলি উল্লেখ কৰে। তেওঁ শ্বহীদসকলৰ পৰিয়ালৰ প্ৰতি দেশবাসীৰ হৈ সহমৰ্মিতা প্ৰকাশ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি সন্ধিয়া মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত বিকশিত ভাৰত সংকল্প সন্মিলনত ভাষণ দিয়াৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দৰিদ্ৰসকলৰ কল্যাণ তথা সুপ্ৰশাসনৰ 21 বছৰীয়া সেৱাপূৰ্তি উদযাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী নাগৰিকৰ মনত দেশক 2047 চনৰ পূৰ্বে বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীপ্ৰধানে আজি দিনৰ ভাগত ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী বিশ্ব সাৰাংগৰ সৈতে শ্বুটিং একাডেমী পৰিদৰ্শন কৰাৰ লগতে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে বৰ্তমান ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা শৈক্ষিক ব্যৱস্থাৰ অভিন্ন অংগ হিচাপে পৰিগণিত হৈছে। খেলুৱৈসকলৰ শৈক্ষিক দিশৰ তথ্য তথা ক্ৰীড়া ক্ষেত্ৰৰ সাফল্যসমূহ আপাৰ আইডিৰ জৰিয়তে সংলগ্ন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে আই আই টিৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানসমূহত ক্ৰীড়া সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে কালি নিশা ভূপাল বিমান বন্দৰত উপস্থিত হৈ শ্ৰীপ্ৰধানে সংবাদ মাধ্যমৰ আগত নীট সম্পৰ্কে মন্তব্য কৰে। তেওঁ কয় যে অহা 21 জুনত পুনৰ হ'বলগীয়া নীট পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক উৰা বাতৰিৰ পৰা আঁতৰত থাকি প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনায়। মধ্যপ্ৰদেশৰ ইন্দোৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্ৰিক্ছ কৃষি সন্মিলনৰ আজি অন্ত পৰে। সন্মিলনৰ অন্তত সৰ্বসন্মতভাৱে ইন্দোৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণা পত্ৰত ডিজিটেল কৃষি, কৃষি বাণিজ্য, পৰিৱেশ অনুকূল কৃষি, কৃষক কল্যাণ তথা খাদ্য সুৰক্ষা সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে বিশ্বৰ প্ৰায় অৰ্ধসংখ্যক জনসাধাৰণক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই দেশসমূহে আন্তৰ্জাতিক কৃষিয়ে 42% পৰ্যন্ত বৰঙণি আগবঢ়াই আহিছে। ইন্দোৰ ঘোষণা পত্ৰ কেৱল এখন চুক্তিৰ নথিয়েই নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া হৈছে উমৈহতীয়া সদিচ্ছা তথা ব্ৰিক্ছ দেশসমূহৰ উমৈহতীয়া দায়িত্বৰ প্ৰতিফলন। এই সন্মিলনত 4টা নতুন প্ৰতিষ্ঠানিক পদক্ষেপৰ বিষয়ে ঘোষণা কৰা হয়। ইয়াৰে প্ৰথমটো পদক্ষেপৰ অধীনত প্ৰাকৃতিক আৰু পুনৰ নবীকৰণযোগ্য কৃষিৰ যুটীয়া গৱেষণাৰ বাবে উৎকৰ্ষ কেন্দ্ৰৰ এটা নেটৱৰ্ক স্থাপন কৰা হ'ব। দ্বিতীয় পদক্ষেপৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সৈতে কৃষিৰ সমন্বয় সাধন কৰাৰ উদ্দেশ্যে ব্ৰিক্ছ ডিজিটেল কৃষি নেটৱৰ্ক স্থাপন কৰা হ'ব। তৃতীয় পদক্ষেপৰ অধীনত পৰম্পৰাগত বীজ সংৰক্ষণ কৰাৰ উপৰি কৃষকসকলৰ এই সম্পৰ্কীয় অধিকাৰ সুৰক্ষা দিয়াৰ উদ্দেশ্যে এখন গোলকীয় মঞ্চ গঠন কৰা হ'ব। আনহাতে চতুৰ্থ পদক্ষেপৰ অধীনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জিনীয়া সম্পদ তথা কৃষিজাত নতুন ধাৰণাসমূহ বিনিময় কৰাৰ বাবে ব্ৰিক্ছ এগ্ৰী নেটৱৰ্ক গঠন কৰা হ'ব। চৰকাৰে কৃষকসকলৰ বাবে 266 টকাত ইউৰিয়া আৰু 1350 টকা ডি এ বি যোগান অব্যাহত ৰাখিব বুলি শ্ৰীচৌহানে সদৰি কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 12 বছৰত দেশজুৰি ষ্টাৰ্টআপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন নীতিৰ জৰিয়তে দেশ বিশ্বৰ দ্বিতীয় বৃহৎ শৈক্ষিক নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে দেশে ইতিমধ্যে দ্বিতীয় বৃহৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে 2 লাখতকৈ অধিক ষ্টাৰ্টআপৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন প্ৰতিযোগিতা 2026ত ভাৰতৰ প্ৰতিদ্বন্দ্বিতাৰ অন্ত পৰিছে। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধু প্ৰতিযোগিতাৰ শীৰ্ষস্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্ৰতিযোগিতাৰ তৃতীয় বাছনিৰ সিন্ধুৱে প্ৰথম গেমত য়ামাগুচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও 20-22 ফলাফলত প্ৰথম গেমটো হেৰুৱায়। দ্বিতীয় গেমত য়ামাগুচিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰি খেলৰ 43 মিনিটত 21-12 ফলাফলত জয়লাভ কৰি ফাইনেললৈ অগ্ৰসৰ হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ ধৰমশালাত অনুষ্ঠিত আজিৰ বৰ্ষাবিঘ্নিত প্ৰথমখন খেলত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 14 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই 135 ৰাণ সংগ্ৰহ কৰিছে। বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পূৰ্বে টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ব্ৰাটিস্লাভাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম শ্লোভাকীয়া ভ্ৰমণত তেওঁক অনন্য আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ সেঠক অহা 30 জুনৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী চীফ অব দ্য আৰ্মি ষ্টাফ হিচাপে নিযুক্তি দিছে। আৰু আফগানিস্তান আৰু ভাৰতৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ধৰমশালাত অনুষ্ঠিত হৈছে।